এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসমৰ 50,000ৰো অধিক যুৱক যুৱতীয়ে জাপানত চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰত্যাশা, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীৰ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনা, অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ 564গৰাকী প্ৰাৰ্থীক আজি বিভিন্ন বিভাগত নিযুক্তি, সাংসদ গৌৰৱ গগৈৰ পন্নীৰ পাকিস্তানৰ সৈতে সংযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদন্তকাৰী দল গঠনৰ নিৰ্দেশ, আৰু বদোদৰাত অনুষ্ঠিত মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰণীতা দেৱী। এতিয়া শুনক বিতং বাতৰি। অসমৰ 50,000ৰো অধিক যুৱক যুৱতীয়ে জাপানত চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি সমাগত এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰি কয় যে এই সন্মিলনতে অসম চৰকাৰে জাপান আৰু ছিংগাপুৰৰ বিভিন্ন ব্যৱসায়িক সংস্থাৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। এই অনুসৰি জাপানে অসমত এটা ভাষা কেন্দ্ৰ স্থাপন কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই কেন্দ্ৰটোত 9 মাহৰ বাবে প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হ'ব। প্ৰশিক্ষণপ্ৰাপ্ত লোকসকলে ভাৰতত থকা জাপানৰ প্ৰতিষ্ঠানসমূহত চাকৰি লাভ কৰাৰ লগতে 50,000 যুৱক যুৱতীয়ে জাপানত চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তদুপৰি ছিংগাপুৰতো অসমীয়া যুৱক যুৱতীৰ বাবে নিযুক্তিৰ পথ প্ৰশস্ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যখনৰ চৰকাৰী নাৰ্ছিং মহাবিদ্যালয়সমূহত ছিংগাপুৰে ইংৰাজী বিষয়ত পাঠদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। এডভান্টেজ আছাম সন্মিলনৰ বাবে বৰ্তমানলৈ 7,000ৰো অধিক প্ৰতিষ্ঠানে পঞ্জীয়ন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 25 ফেব্ৰুৱাৰীত উদ্বোধন কৰিবলগীয়া দুদিনীয়া সন্মিলনলৈ 31খন বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক আমন্ত্ৰণ জনোৱা হৈছে। তদুপৰি ভূটান, জাপান, ছিংগাপুৰ, অষ্ট্ৰেলিয়া, থাইলেণ্ড আৰু মালয়েছিয়াই এই সন্মিলনৰ সহযোগী ৰাষ্ট্ৰ হিচাপে অংশ ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। সন্মিলনত ফিনলেণ্ড, ফিলিপিনছ, আইচলেণ্ড, অষ্ট্ৰিয়া আৰু দক্ষিণ কোৰিয়ায়ো অংশ ল'ব। তদুপৰি কেইবাটাও আগশাৰীৰ উদ্যোগ গোষ্ঠীয়ে এই অনুষ্ঠানত অংশ লোৱাৰ বাবে সন্মতি প্ৰকাশ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। এই সন্মিলনত পৰ্যটন, নবীকৰণযোগ্য শক্তিখণ্ড, হাইড্ৰকাৰ্বন, ইলেক্ট্ৰনিকছ আৰু ছেমিকণ্ডাক্টৰ, এৰস্পেচ আৰু প্ৰতিৰক্ষা খণ্ডৰ উৎপাদন, বাঁহ উদ্যোগ আৰু বহনক্ষম কৃষিকে ধৰি কেইবাটাও বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। অনুষ্ঠানত 7গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ আলোচনাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেইবাখনো বিদেশী ৰাষ্ট্ৰত বাহাল থকা ভ্ৰমণজনিত পৰামৰ্শবিধিৰ পৰিপ্ৰেক্ষিতত অসমত বিদেশী বিনিয়োগৰ ক্ষেত্ৰত সমস্যা হোৱা হেতুকে মুখ্যমন্ত্ৰীয়ে কেইবাখনো ৰাষ্ট্ৰক এনেধৰণৰ বিধিসমূহ পুনৰীক্ষণ কৰিবলৈ আহান জনোৱা হৈছে বুলি প্ৰকাশ কৰিছে। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। এই বৈঠকত সাংবিধানিক ৰক্ষা কবচ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত আলোচনা অনুষ্ঠিত হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত হ'বলগীয়া আলোচনাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক আমন্ত্ৰণ জনোৱা হৈছে। ৰাজ্য চৰকাৰে আজি অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ 564গৰাকী প্ৰাৰ্থীক বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰিব। আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰিব। অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগত সৰ্বাধিক 262গৰাকী আৰু বিত্ত বিভাগত 96গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। উল্লেখযোগ্য যে অৰ্জুন বঁটাৰে সন্মানিত ধনুৰ্বিদ জয়ন্ত তালুকদাৰক ৰাজ্য চৰকাৰে উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিছে। ইয়াৰ লগে লগে চৰকাৰে পূৰ্বে প্ৰতিশ্ৰুতি দিয়া অনুসৰি 1 লাখ নিযুক্তি অতিক্ৰম কৰিছে। যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পন্নীৰ পাকিস্তান ভ্ৰমণ আৰু দেশখনৰ সৈতে সংযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশেষ তদন্তকাৰী দল গঠন কৰি তদন্তৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে বিষয়টো সন্দৰ্ভত স্পষ্ট হোৱাৰ বাবে এই তদন্তৰ প্ৰয়োজন আহি পৰিছে। এই বিষয়ে ৰাজ্যিক মন্ত্ৰীসভাত আলোচনা কৰি তদন্তকাৰী দলটো গঠন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
This is a developing situation. More and more information is emerging. Now it has been, we have definite information that Srimati Elizabeth Gogoi has visited Pakistan even after her marriage. Whether she visited along with the MP or single, those things has to be ascertained. Various deep information are coming up. Tomorrow Assam government, Assam cabinet is going to have its meeting. Probably in that meeting, think we are going to take a decision of creating an SIT because until and unless regular case is not registered, we will not be able to verify the passport and visa of the alleged person involved in this. We will also examine the entire ecosystem, the sympathizers who are there in this entire ecosystem. We are going to bring a detailed inquiry. Tomorrow after the cabinet, I will be in a situation to say you more. Now also we have to examine whether during that period there was attempt by ISI to infiltrate into the office of Chief Minister of Assam. That has also to be examined now.
যোৰহাট মাজুলী সংযোগী দলঙৰ কাম শীঘ্ৰে পুনৰ আৰম্ভ হ'ব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে অহা 28 ফেব্ৰুৱাৰীত দলংখন নিৰ্মাণৰ বাবে ব্যয় পুনৰীক্ষণ বৈঠক আয়োজন কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে মন্ত্ৰালয়ৰ সচিবৰ অধ্যক্ষতাত হ'বলগীয়া ব্যয় বিত্তীয় সমিতিৰ বৈঠকত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মাজুলী আৰু দক্ষিণ পাৰে যোৰহাট সংযোগী দুটা লেনযুক্ত দলংখন নিৰ্মাণৰ বাবে ব্যয় পুনৰ নিৰ্ধাৰণ কৰা হ'ব। তদুপৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে 4 লেনযুক্ত গৌৰীপুৰ বাইপাছ নিৰ্মাণৰ বাবেও নিবিদাত অনুমোদন জনাইছে। এই অনুসৰি এটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানক 206.88 কোটি টকাৰ বিনিময়ত নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছে। সংবাদ মাধ্যমৰ ঠামখুমীয়াৰ মাজতো ৰেডিঅ'ই স্বকীয়তা বৰ্তাই ৰাখি অনন্য ৰূপত অনুষ্ঠান প্ৰচাৰ কৰি আছে। ৰেডিঅ'ৰ বাতৰি সত্য, নিৰপেক্ষ আৰু নিৰ্ভৰযোগ্য হোৱা বাবে অগণন শ্ৰোতাই এতিয়াও বাতৰিৰ প্ৰতি আস্থা ৰাখি আহিছে। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত মই ৰেডিঅ' কিয় শুনো শীৰ্ষক অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকৰ্মী, প্ৰাক্তন উগ্ৰপন্থী নেতা আৰু কেইবাগৰাকীও শ্ৰোতাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয় যে ৰেডিঅ'ৰ বাতৰি আৰু অনুষ্ঠানৰ মান এতিয়াও অক্ষুণ্ণ আছে আৰু ভৱিষ্যতেও এই মান বৰ্তি থাকিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে। কেইবাগৰাকী শ্ৰোতাই তেওঁলোকৰ ৰেডিঅ' শুনাৰ দীৰ্ঘদিনীয়া অভ্যাস সম্পৰ্কে জানিবলৈ দিয়ে। এই অনুষ্ঠানত ৰেডিঅ' জীৱনৰ এছোৱা সময়ত কেনেদৰে প্ৰভাৱ পেলাইছিল সেই সন্দৰ্ভত আলোচনাপন্থী আলফাৰ প্ৰাক্তন বৈদেশিক সচিব হষধৰ চৌধুৰীয়ে এইদৰে কয়।
বাতৰিৰ পৰা যি খবৰ পাওঁ সেয়াই জেনেৰেল নলেজো, সেয়াই মানে আৰু দেশৰ খবৰো। গতিকে ৰেডিঅ'ৰ অৱদান সাংঘাতিক আমাৰ জেনেৰেশ্যনৰ কাৰণে। জংগলত থাকিলে তেতিয়া এটাই মাত্ৰ সকলোৰে আৰু এটাই আছিল কথা, ৰেডিঅ'টো। ৰেডিঅ'ত BBC শুনো, ৰেডিঅ'ত আমাৰ আকাশবাণী গুৱাহাটীৰ খবৰ শুনো, তাৰ পৰাই যি জানো জানো। বাকী তো টেলিফোন নাই তেতিয়া, পেপাৰ পত্ৰ আমি নাপাওঁ জংগলত থাকিলে, ম্যানমাৰত থাকিলে, ক'ৰবাত থাকিলে, তেতিয়া মানে ৰেডিঅ'ই মেইন আৰু। তেতিয়া আৰু বাৰবেণ্ড ৰেডিঅ' কিনিছিলো আমি, জাপানী চনী ৰেডিঅ'টো খুব সাংঘাতিক আছিল আৰু। যাৰ আছে মানে খুব বেলেগ ধৰণৰ বস্তু, বাৰবেণ্ড ৰেডিঅ', মেনুৱেল ৰেডিঅ', সেইটো ৰেডিঅ'ত মানে চব ধৰে। আমি সদায় বাতৰি শুনি থাকো, আমাৰ জনাত সুবিধা কৰি দিছিলে, খবৰখিনি পাওঁ আৰু। পূব ফালে থাকিলে এতিয়া ডিব্ৰুগড়টো ধৰে কটকে, গুৱাহাটী ধৰে, কিন্তু তাৰমানে আপোনাৰ পূব ফালে ইমান নধৰে গুৱাহাটীত, এতিয়া মানে ম্যানমাৰত থাকিলে নধৰে সঁচা কথা ক'লে আৰু। ভূটানত ধৰে গুৱাহাটী ভালকে, আৰু বাংলাদেশতো গুৱাহাটী ধৰিছিলে, মানে সেইটো বদলাই বদলাই শুনো, সিফালে ডিব্ৰুগড় ধৰে। তেতিয়া আমাৰ বিশ্বাসটো এনেকুৱা আছিল যে আকাশবাণীৰ খবৰটোৱে সঁচা খবৰ, আকাশবাণীয়ে যে মিছা কথা নকয় এনেকুৱা এটা কথা মানে আমাৰ জনজীৱনত প্ৰচলিত আছিলে আৰু। সেইকাৰণে আমাৰ মাজতো আমি জানো যে বাতৰি খবৰ মানে যেতিয়া ৰেডিঅ'ৰ খবৰ মানে সঁচা খবৰ আৰু, সঁচা হৈও খাই আৰু। সেইটো ধৰক আমি এইটো ৰিজনিং কৰি চাওঁ আগতে, ভইচ অফ আমেৰিকা, ডচে ভেলি বা BBC একদম মানে একেই আৰু, কোনো ধৰণৰ বায়াছ নাই।
এই অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আছিল ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া 7:45 সংবাদ চলন্তিকাটো অনাতাঁৰ মাধ্যম সম্পৰ্কত বিভিন্নজনৰ মতামত আগবঢ়াব। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত অৱস্থিত কুন্দিকু অৰ্থাৎ দেওশালৰ নৱনিৰ্মিত কুন্দিকু গৃহ উদ্বোধন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানত সমন্বয় আৰু আধ্যাত্মিকতাৰ মিলন দেখি আনন্দিত বুলি উল্লেখ কৰে। তেওঁ লগতে দেউৰীসকলৰ সমৃদ্ধ ইতিহাসে জাতীয় জীৱনক মহিমামণ্ডিত কৰিছে বুলি প্ৰকাশ কৰি সম্প্ৰদায়টোৰ ইতিহাস যাতে নতুন প্ৰজন্মই আওকাণ নকৰে তাৰ প্ৰতি সজাগ হোৱাৰ আহান জনায়। এই দেওশালখনৰ 400 বছৰীয়া বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত উদ্বোধনী সভাত সাংসদ ৰঞ্জিত দত্ত, বিধায়ক অমিয় কুমাৰ ভূঞা, দেউৰী পৰিয়ালৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, হৰেণ দেউৰী আৰু প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ 12 নম্বৰ কোলাজান গাঁৱৰ এজন লোকৰ বাসগৃহত কালি মেৰাপানী আৰক্ষীয়ে অভিযান চলাই 2 টন পৰিমাণৰ মাদক দ্ৰব্যৰ লগতে নগদ ধন জব্দ কৰে। আৰক্ষীয়ে অঞ্চলটোৰ এগৰাকী মহিলাৰ গৃহত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ হেৰইনৰ লগতে 5.5 লাখ টকাৰো অধিক নগদ ধন জব্দ কৰাৰ উপৰি 3 জন লোকক গ্ৰেপ্তাৰ কৰে। লোককেইজনৰ জিম্মাৰ পৰা নিচাযুক্ত টেবলেট, 6 গ্ৰাম হেৰইন আৰু 9টা মোবাইল হেণ্ডছেট জব্দ কৰা হয়। একেদৰে ডিব্ৰুগড় জিলাৰ টিংখাং থানাৰ অন্তৰ্গত মাহমৰা থুলাইচুক গাঁৱৰ পৰা টিংখাং আৰক্ষীয়ে মাদক দ্ৰব্যসহ 1 জন লোকক গ্ৰেপ্তাৰ কৰে। লোকজনৰ বাসগৃহৰ পৰা আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ লগতে 1 চাৰিচকীয়া বাহনো জব্দ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত টেক্স 2025 শীৰ্ষক প্ৰদৰ্শনীত অংশ ল'ব। এই সুযোগতে শ্ৰীমোদীয়ে এটা সমাৱেশক সম্বোধন কৰিব। যোৱা 14 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ভাৰত টেক্স 2025ৰ কাইলৈ সামৰণি পৰিব। এই প্ৰদৰ্শনীত কেঁচা সামগ্ৰী, উৎপাদিত সামগ্ৰী আৰু আনুষংগিক সা সঁজুলিকে ধৰি বস্ত্ৰ উদ্যোগখণ্ডৰ সমগ্ৰ মূল্য শৃংখলা একেখন মঞ্চত উপৱিষ্ট কৰোৱা হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰণীতা দেৱীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ, অসমৰ 50,000 যুৱক যুৱতীয়ে চাকৰি পাব জাপানত, অধিবক্তা আইনৰ সংশোধনী আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণৰ বাবে এতিয়ালৈকে 7,000 উদ্যোগপতি, ষ্টাৰ্টআপ, উদ্যমী আদিয়ে পঞ্জীয়ন কৰাৰ বাতৰি। দৈনিক অসম কাকতে এডভান্টেজ আছামত 7 অংশীদাৰ দেশৰ উপৰি 5 ৰাষ্ট্ৰৰ অংশগ্ৰহণ নিশ্চিত, উদ্যোগপতিসহ 7,000 পঞ্জীয়ন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে জাপানৰ সৈতে অসম চৰকাৰে কৰিবলগীয়া বুজাবুজি চুক্তিৰ ভিত্তিত দেশখনত অসমীয়া নিবনুৱাই চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা বাতৰিক 50,000 অসমীয়াই চাকৰি পাব জাপানত শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। বাতৰিটোক দি আছাম ট্ৰিবিউন কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰেল বিভাগে উত্তৰ পূব সীমান্ত ৰেলৱেত স্থায়ী নিযুক্তিৰ পৰিৱৰ্তে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক নিযুক্তি প্ৰদানৰ বাবে তৎপৰতা চলোৱাৰ পৰিপ্ৰেক্ষিতত নিবনুৱাসকল আশাহত হোৱা বুলি এটা বাতৰিক অসমীয়া প্ৰতিদিন কাকতে এন এফ ৰেলৱেত নতুন নিযুক্তি স্তব্ধ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। 1961 চনৰ অধিবক্তা আইনৰ সংশোধন কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অধিবক্তা সংশোধনী বিধেয়ক 2025ৰ খচৰা প্ৰকাশ কৰাৰ বাতৰিক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত 58 সহকাৰী অধ্যাপকক আৰু 4,529 অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তিপত্ৰ প্ৰদান কৰাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। সাংসদ গৌৰৱ গগৈৰ পন্নীৰ পাকিস্তান ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশেষ তদন্তকাৰী গোট গঠন কৰিব বুলি কৰা ঘোষণাৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ভাৰতত মাৰ্কিন সুৰাৰ শুল্ক 50% হ্ৰাস কৰাৰ বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ দ্বিপাক্ষিক বৈঠকৰ পাছতে অবৈধ প্ৰব্ৰজনৰ সমস্যা সমাধানৰ বাবে উভয় দেশে কাম কৰিব বুলি প্ৰকাশ কৰা বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছত আজি কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত 51 কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ব। কাৰ্বি কলাকৃষ্টিৰ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যে 1974 পৰাই কাৰ্বি যুৱ মহোৎসৱ উদযাপন কৰি অহা হৈছে। কাৰ্বি সাংস্কৃতিক সমাজৰ পতাকা উত্তোলনেৰে আজি মহোৎসৱৰ শুভাৰম্ভ কৰা হ'ব। বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক 2 পৰাজিত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি 19 আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই 164 ৰাণ সংগ্ৰহ কৰে। দিল্লী কেপিটেলছে 165 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 8 উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। নিকি প্ৰসাদক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি বদোদৰাত হ'বলগীয়া এখন খেলত গুজৰাট জায়েণ্টছ ইউপি ৱাৰিয়াৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ ষ্টেডিয়াম প্ৰকল্পৰ খেলপথাৰত আজিৰে পৰা 70 লোকপ্ৰিয় গোপীনাথ বৰদলৈ ফুটবল প্ৰতিযোগিতাৰ মাণ্ডলিক পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হ'ব। চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সভাপতি যতীন শৰ্মা, কাৰ্যকৰী সভাপতি অপূৰ্ব বৰ্মন আৰু সাধাৰণ সম্পাদক বিকাশ ভট্টাচাৰ্যই কালি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয় যে আজিৰে পৰা প্ৰতিদিনে দিনৰ 11 আৰু আবেলি 2 দুখনকৈ খেল খেলোৱা হ'ব। মহানগৰীৰ উপকণ্ঠ সোণাপুৰৰ দীপেন দেউৰী আৰু ৰুবি বৰুৱাৰ 3 পুত্ৰ থ্ৰিহান দিত্তম দেউৰীয়ে ইণ্ডিয়ান বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সমৰ্থ হৈছে। থ্ৰিহানে দেশৰ 28 ৰাজ্যৰ ৰাজধানীৰ নাম মাত্ৰ 22 মুখস্থ মাতি এই অভিলেখৰ গৰাকী হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে দিনৰ ভাগত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13 চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে অহা 24 অৰুণাচলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰত ঠাই বিশেষে বতৰ শুকান হৈ থকাৰ লগতে কম বেছি পৰিমাণে কুঁৱলী পৰিব বুলি কোৱা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসমৰ 50,000 অধিক যুৱক যুৱতীয়ে জাপানত চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰত্যাশা। অসম চুক্তিৰ 6 দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীৰ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনা। অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ 564 প্ৰাৰ্থীক আজি বিভিন্ন বিভাগত নিযুক্তি। সাংসদ গৌৰৱ গগৈৰ পন্নীৰ পাকিস্তানৰ সৈতে সংযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদন্তকাৰী দল গঠনৰ নিৰ্দেশ। আৰু বদোদৰাত অনুষ্ঠিত মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 শুনিবলৈ পাব।
আছে।